এইবোৰ বাক্য আপোনালৈ দিয়া হৈছে। মনুষ্য সত্য ঈশ্বৰৰ পৰা সত্য ঈশ্বৰ স্বৰ্গত নিবাস কৰে। শুনক তেওঁৰ শুভবাৰ্তা। তেওঁ কৈছে দুটা পথ আছে, এটা পথ স্বৰ্গলৈ আৰু আনটো নৰকলৈ। এটা পথ সত্য, আনটো বেয়া পথ। এটা হ'ল যীশুৰ পথ, আনটো হ'ল চৈতানৰ পথ। এই বেয়া পথ বহল আৰু উজু, আৰু বহুত মনুষ্যই এই পথেদি গতি কৰে। এইটো পথেদি গোটেই জগতৰ লোকে যাবলৈ আৰম্ভ কৰে। ইয়াৰ শেষ গতি আন্ধাৰ আৰু ক্ৰদনময়। যি মনুষ্যই এই পথেদি গতি কৰে তেওঁলোকে বহুত গধুৰ পাপৰ বোজা লৈ যায়। সিহঁতে ঈশ্বৰক প্ৰেম নকৰে, সিহঁতে বেয়া কথা কয়, তেওঁলোকৰ হৃদয় অসুচি। তেওঁবিলাকে ঈশ্বৰৰ পথ বাছি নলয়। যদি তেওঁলোকে ঈশ্বৰৰ বাক্য কান্নি দিয়ে তেওঁলোকে আন্ধাৰ দুখ চিৰদিনৰ বাবে পাব। এই পথে তেওঁলোকক তালৈ লৈ যাব, আৰু যি লোকে এই পথেদি যাব তেওঁলোকক স্বৰ্গলৈ কেতিয়াও নলয়। ঈশ্বৰৰ সৈতে নিবাস কৰিব নোৱাৰে, সিহঁতে নৰকত অৰ্থাৎ জুই সদাকাললৈকে ভোগ কৰিব। কিন্তু যীশুৰ পথ হ'ল ঠেক পথ, তাত পাপৰ একো ঠাই নাই বা অসুচিতা নাই। এই পথেদি আপুনি কেতিয়াও মনুষ্যক ঘৃণা বা কুচিন্তা কৰিব নোৱাৰে, কাৰণ এই পথ হ'ল সত্য পথ। এইটোৱেই পথ য'ত যীশু অহা যোৱা কৰে। তেওঁৰ শক্তি আনতকৈও বেছি, তেওঁ কোনো দুষ্টই মাৰিব নোৱাৰে। আপুনি এই পথত স্থিৰ হৈ থাকক, যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে। তেতিয়া আপুনি পুনৰকৈ স্বৰ্গলৈ যাব, আপুনি ঈশ্বৰৰ সৈতে সদাকাললৈকে নিবাস কৰিব পাৰিব। আপুনি যীশুৰ পথত যাবলৈ বিচাৰেনে? আপোনাৰ হৃদয় তেওঁলৈ মুকলি কৰক, তেওঁক আপোনাৰ হৃদয়লৈ নিমন্ত্ৰণ কৰক, যাতে আপোনাৰ সৈতে থাকিব পাৰিব। আপোনাৰ হৃদয় পৰিষ্কাৰ কৰিবলৈ যীশুক কওক, তেওঁৰ তেজৰ যোগেদি তেওঁ শুচি কৰিব, তেওঁ অহুচি বন্ধনৰ পৰা মুক্ত কৰিব, তেওঁ পাপৰ পৰা ক্ষমা কৰিব। যীশুৱে কৈছে আপোনাৰ হৃদয় মোৰ জিৰণি লওক, আপোনাৰ গধুৰ পাপৰ বোজা পেলাই দিয়ক, মই মোৰ হাতেৰে ল'ম, মই মুক্ত কৰিম, মই তোমাৰ সৈতে সদায় থাকিম।
বাতি ললো ঠেক বা ধৰি যীশুৰ হোহা, বাতি ললো ঠেক বা ধৰি যীশুৰ হোহা, বাৱেও তানে হোৱেও তানে ললো ঠেক বাধরি যীশুর হোহা, বাসি ললো ঠেক বাধরি যীশুর হোহা।
হে বন্ধু,
কি কয় বন্ধু?
মোক কোৱা, সেইটো কি তোমাৰ হাতত যি আছে?
এইখন কিতাপ সত্য ঈশ্বৰৰ, এজন ভাল ও মহান জনৰ বিষয়ে।
কোন মানুহবিলাকৰ ঈশ্বৰ?
তেওঁ সকলোৰে ঈশ্বৰ।
কিন্তু মই তেওঁৰ সম্বন্ধে কেতিয়াও শুনা নাই।
কিন্তু এই কিতাপে তেওঁৰ বাক্যৰ বিষয়ে কয়, আমাৰ বাবে ও আমাৰ মানুহবিলাকৰ বাবে।
তেনেহ'লে এই কিতাপত মোৰ বাবে কিবা আছে? কি বাতৰি মোৰ বাবে আছে?
ইয়াত তোমাৰ শুভ বাতৰি আছে।
শুভ বাতৰি?
এই কিতাপে কয় যে ঈশ্বৰে আমাক প্ৰেম কৰে। বহুত মানুহে অহুচি আত্মাক ভয় কৰি জীয়াই আছে, কিন্তু এই বাক্যই কয় যে ঈশ্বৰে আমাক প্ৰেম কৰে আৰু তেওঁৰ শক্তি অন্য শক্তিতকৈ মহান।
মই অগুচি আত্মাক ভয় কৰোঁ, প্ৰেমময় ঈশ্বৰৰ কথা মোক কোৱা।
ঈশ্বৰে মানুহৰ ভয় চিনি পায়, ঈশ্বৰে মানুহৰ দুখ ও আৱশ্যকতা বুজে, তেওঁ মানুহৰ পাপ চিনি পায়।
এইটো সত্য, আমাৰ ভয় কষ্ট ও পাপ আছে, কিন্তু আমি কেনেকৈ মুক্ত পাব পাৰোঁ?
এই কিতাপে আমাক কয় যে আমি বলিদানৰ যোগেদি পৰিত্ৰাণ পাব নোৱাৰোঁ, টকা খৰচ কৰি কাৰ্য কৰি, নতুবা বাপ্তিস্মৰ যোগেদিও নহয়, নতুবা আমাৰ জাতিৰ ওপৰত ভৰ দি মুক্ত হ'ব নোৱাৰোঁ। কিন্তু এটা পথ আছে।
কিন্তু আমি কেনেকৈ মুক্ত হ'ব পাৰোঁ?
সত্য ঈশ্বৰে আমাক মুক্ত কৰিব পাৰে, আৰু সেইকাৰণেই তেওঁ মুক্তিদাতা দান কৰিলে। তেওঁৰ নাম যীশুখ্ৰীষ্ট।
মই কেনেকৈ যীশুৰ বিষয়ে শিকিব পাৰোঁ?
তেওঁৰ বাক্য ঈশ্বৰৰ পুস্তকত আছে। যীশুৱে মানুহক সুস্থ কৰিলে, তেওঁ মানুহক সহায় কৰিলে, তেওঁবিলাকৰ ভয়বোৰ আঁতৰাই দিলে আমাক অহুচি আত্মাৰ পৰা দূৰত ৰাখিব পাৰে।
যীশু অঘুচি আত্মাতকৈ বলৱান নে?
হয়, যীশু সত্য ঈশ্বৰ, তেওঁ আমাৰ পাপকো দূৰ কৰিব পাৰে।
যীশুৱে কেনেকৈ আমাৰ পাপ দূৰ কৰিব পাৰে?
যীশু পবিত্ৰ, তেওঁ কেতিয়াও পাপ নকৰে। তেওঁ আমাৰ বাবে ক্ৰুছ কাঠত মৃত্যু হ'ল।
তেওঁ ক্ৰুছ কাঠত মৃত্যু হ'ল?
হয়, যীশুৱে তেওঁৰ তেজ ক্ৰুছত বোৱালে। তেওঁৱেই একমাত্ৰ সত্য, আমাৰ পাপৰ বাবে উৎসৰ্গিলে। তেওঁৰ মৃত্যুৰ দ্বাৰাই আমি মুক্ত হ'লো।
কেনেকৈ এজন মৃত্যু ব্যক্তিয়ে মুক্ত কৰিব পাৰে?
এইটো সত্য, যীশুৰ মৃত্যু হ'ল, কিন্তু তেওঁ আকৌ মৃত্যুৰ পৰা জি উঠিল।
কি, তেওঁ মৃত্যুৰ পৰা জি উঠিল?
হয়, এতিয়া যীশু চিৰদিনৰ বাবে জীৱিত আছে। তেওঁ মৃত্যু ও চয়তানৰ বন্ধনৰ পৰা মুক্ত হ'ল। তেওঁ অকলেই মাথো ভয়ৰ পৰা জয় দিব পাৰে, তেওঁই মাথো পাপৰ পৰা মুক্ত কৰিব পাৰে।
এতিয়া যীশু ক'ত আছিল?
তেওঁ স্বৰ্গত আছে, তথাপিও তেওঁ এতিয়াও আমাৰ ওচৰতে আছে। তেওঁ আমাৰ প্ৰাৰ্থনা শুনে।
তেওঁ জানো মোৰ প্ৰাৰ্থনা শুনিব?
হয়, যিজনে তেওঁৰ নামত প্ৰাৰ্থনা কৰে তেওঁ শুনে। তেওঁত বিশ্বাস কৰা, তেওঁ আমাক মুক্ত কৰিব।
সেইবোৰেই শুভ বাতৰি। এই শুভ বাৰ্তা মোক কোৱাৰ বাবে বহুত ধন্যবাদ।
প্ৰেমৰ ঈশ্বৰ মোৰ, জ্ঞানৰ ঈশ্বৰ মোৰ, সত্য ঈশ্বৰ তেওঁ হয়। জীৱনৰ জন্ম মোৰ, আত্মাৰ আহাৰ মোৰ, সত্যৰ সুৰগীতি মোৰ।
এদিনাখন এজন মানুহ টান বেমাৰত আছিল। অহুচি আত্মাই তেওঁত নিবাস কৰিছিল, সেইবাবে সকলো মানুহে তেওঁত ভয় কৰিছিল। সিহঁতে গাঁৱত থাকিবলৈ দিয়া নাছিল। তেওঁলোকে টান ৰছীৰে বান্ধি ৰাখিছিল, কিন্তু মানুহজনে ৰছী ছিঙি পেলাইছিল। অহুচি আত্মা বৰ শক্তিমান আছিল। এই মানুহজন বহুতবাৰ নিজকে ভাল হ'বলৈ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। অহুচি আত্মা বৰ শক্তিমান আছিল। মানুহজন জানিছিল যে মাত্ৰ ঈশ্বৰেহে সহায় কৰিব পাৰে। এদিনাখন তেওঁ যীশুক দেখা পালে। তেওঁ লৰি গৈ যীশুক লগ ধৰিলে। যীশুৱে মানুহজনক দেখি ভয় কৰা নাছিল। যীশু বৰ শক্তিমান আছিল। তেওঁ তাক সুস্থ কৰিলে। যীশুৱে মানুহজনক নতুন জীৱন দিলে। মানুহজন পুনৰ পুৰণি জীৱনৰ দৰে ঘূৰি ফুৰিবলৈ ইচ্ছা নকৰিলে। যীশুৱে বেয়া আত্মাৰ পৰা সুস্থ কৰি মুক্ত কৰিলে। এতিয়া মানুহজনে যীশুৰ পাছত যাবলৈ ইচ্ছা কৰিলে, কিন্তু যীশুৱে তেওঁ ক'লে, তুমি তোমাৰ গাঁৱতে থাকা। যীশুৱে ক'লে, ঈশ্বৰে যিটো তোমাৰ বাবে কৰিলে সেইটো সকলো বন্ধুবিলাকক জনাই দিয়া। মানুহজন বৰ সুখী হ'ল। তেওঁ যীশুৰ কথা গাঁৱৰ মানুহবিলাকক সকলোকে ক'লে। মানুহবিলাকে তেওঁলৈ পুনৰ ভয় নকৰা হ'ল। তেওঁলোকে দেখা পালে যে তেওঁ নতুন জীৱন। সিহঁতে ওচৰলৈ আহি শুনিবলৈ ধৰিলে। তেওঁ যীশুৰ বিষয়ে ক'লে। এদিনাখন যীশু তেওঁলোকৰ গাঁৱলৈ আহিল। এই সময়ত গাঁৱৰ লোকবিলাকে নিজেই যীশুৰ কথা শুনিবলৈ ইচ্ছা কৰিলে। সিহঁতেও নতুন জীৱন পাবলৈ ইচ্ছা কৰিলে। যীশুৱে মাথো আমাক নতুন কৰিব পাৰে। আমি সকলোৱে বেয়া চিন্তা কৰি কাৰ্যত পৰিণত কৰোঁ। আমি নিজকে নতুন কৰিব নোৱাৰোঁ। আমাৰ কু আকাৰে বেছি বলৱান, মাথো যীশুৱে নতুন কৰিব পাৰে। যীশুৱে সকলোকে প্ৰেম কৰে। তেওঁ এই পৃথিৱীলৈ আমাৰ বাবে আহিল। তেওঁ আমাৰ পাপবোৰৰ শাস্তি খালে। তেওঁ আমাৰ ভুল পথ দূৰ কৰিব পাৰে। যীশুৱে আমাৰ ভিতৰ ভাগ পৰিষ্কাৰ কৰিব পাৰে। তেওঁ প্ৰত্যেককে এইদৰে কৰিবলৈ ইচ্ছা কৰে। এইদৰে প্ৰাৰ্থনা কৰক, প্ৰভু যীশু, মোক নতুন জীৱন লাগে। মোৰ পাপবোৰ দূৰ কৰা। এতিয়া মোক আপোনাৰ নতুন জীৱন দিয়া। আপোনাৰ সজ পথত ৰাখক, যাতে স্বৰ্গলৈ যাওঁ। ধন্যবাদ, আপুনি মোৰ ত্ৰাণকৰ্তা। আমেন।
আজি মই মোৰ বাটত পিতৃৰ ঘৰলৈ যত আছে শান্তি, কাৰণ আছে যীশু পিতৃৰ ঘৰতে কাৰণ আছে যীশু পিতৃৰ ঘৰতে যত আছে শান্তি। আহাতে যাহক পিতৃৰ ঘৰলৈ আহাতে যাহক পিতৃৰ ঘৰলৈ জগতে শান্তি।
এসময়ত এজনী তিৰোতা আছিল, তাইৰ কোনো বন্ধু বান্ধৱ নাছিল। গাঁৱৰ আন আন তিৰোতাবিলাকে তাইক ঘৃণাৰ চকুৰে চাইছিল। সিহঁতে সূৰ্য উদয় হোৱাৰ আগতে খুব পুৱাই উঠি গাঁৱৰ নাদৰ পৰা পানী তুলিবলৈ যায়, কিন্তু তাই সেই সময়ত পানী তুলিবলৈ নাযায়, কাৰণ তাই নিশ্চয়কৈ জানে যে সিহঁতে তাইক হাঁহিব। সেই গাঁৱত সেই নাদৰ বাহিৰে আন নাদ নথকাত তাই সেই সময়ত আন কাম কৰিছিল। পাছত তাই তাৰ কলহ লৈ পানী তুলিবলৈ যায় আৰু কাৰো লগত কথা বতৰা নপতাকৈ তাই ঘৰলৈ গুচি আহে। এদিনাখন তাই সেই নাদটোৰ ওচৰ পাওঁ পাওঁ হওঁতে এজন মানুহক সেই নাদৰ পাৰত বহি থকা দেখি তাই আপোনা আপুনি ক'লে, একো নহয়, মই যি কি নহওক পানী তোলোগৈ। যেতিয়া তাই তাৰ কলহ নমাই থলে তাই এটা মাত শুনিবলৈ পালে, মোক পানী খাবলৈ দিয়া। তাই মানুহজনৰ মুখৰ ফালে আচৰিত হৈ চালে আৰু উত্তৰ দিলে, কিয়, আপুনি যিহুদী হৈও মোৰ পৰা পানী খাবলৈ খুজিছে? মই সমৰিয়া, আপোনালোকে আমাৰ মানুহৰ লগত কোনো উঠা বসা নকৰে। মানুহজনে ক'লে, যদি তুমি মোক জনাহেঁতেন তুমি মোৰ পৰাহে আগতে পানী খাবলৈ খুজিলাহেঁতেন। তিৰোতাজনীয়ে ক'লে, কি, আপোনাৰ পানী তুলিবলৈ কোনো পাত্ৰ নাই আৰু এই নাদু ইমান দ, তেন্তে আপুনি সেই পানী ক'ৰ পৰা পাব? যি কোনোৱে এই পানী খায় তাৰ অলপ পৰৰ পাছতে তাৰ আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম তাক যি কোনোৱে খায় তাৰ কেতিয়াও পিয়াহ নেলাগিব। মানুহজনে ক'লে, সেইটো এটা বৰ ভাল খবৰ। তিৰোতাজনীয়ে ভাবিলে, ইমান ৰ'দত পানী তুলিবলৈ আহিব নেলাগিলে বৰ সুন্দৰ কথা হ'ব। গুৰু, তাই ক'লে, আপুনি যি পানীৰ সম্বন্ধে কৈছে সেই পানী মোক দিয়ক, যাতে মোৰ আকৌ পিয়াহ নেলাগিব আৰু মই ইমান দূৰৰ পৰা যেন পানী তুলিবলৈ আহিব নেলাগিব। মানুহজনে ক'লে, যোৱা আৰু তোমাৰ স্বামীক মাতি আনাগৈ। অঁ, তাই এইটো কেনেকৈ কৰিব, তাই এজনী ভাল তিৰোতাই নহয়। মোৰ স্বামী নাই, তাই উত্তৰ দিলে। মানুহজনে ক'লে, তুমি সঁচা কথা ক'লা, তোমাৰ কেইবাটাও স্বামী হৈ গ'ল আৰু যিটো এতিয়া তোমাৰ আছে তেওঁ তোমাৰ স্বামী নহয়। তিৰোতাজনীয়ে আপোন আপুনি ক'লে, এওঁ সাধাৰণ মানুহ নহয়। তাই উত্তৰ দিলে, যেতিয়া আমাৰ আহিব লগাজন আহিব তেতিয়া তেওঁ আমাক এই সকলো কথা ক'ব। তেওঁ উত্তৰ দিলে, ময়েই সেই আহিব লগাজন। কলহটো তললৈ পিছলি গ'ল, তিৰোতাজনীয়ে লৰি গ'ল আৰু লৰি যোৱা বাটৰ কাষত থকা ঘৰবোৰৰ মানুহবোৰক মাতি মাতি ক'লে, আহা আৰু চোৱা, এনে এজন মানুহ আহিছে যিজনে সকলো কথা জানে। মই বিশ্বাস কৰোঁ যে তেওঁৱেই সেই ত্ৰাণকৰ্তা আহিব লগাজন, কাৰণ তাই বিশ্বাস কৰিছিল যে তাইৰ পাপবোৰৰ উদ্ধাৰকৰ্তা তেওঁৱেই হ'ব। আহা আৰু চোৱা, তেওঁ নাদৰ পাৰতে আছে। সকলো মানুহে কিনো ইমান হুলস্থুল তাকে চাবলৈ ওলাই আহিল। সিহঁতে তেওঁক সিহঁতৰ গাঁৱলৈ আহি কিছুদিন থাকিবৰ বাবে মিনতি কৰিলে। তেওঁ সিহঁতৰ লগত গ'ল আৰু কিছুদিন থাকিল। বহুতে তেওঁক সিহঁতৰ বাবে অনা দানটো খোজে। যেতিয়া সিহঁতে তেওঁক খুজিলে তেওঁ সিবিলাকক সেই দান দিলে আৰু সেই গাঁৱলৈ মহা আনন্দ আহিল। সেই অচিনাকিজন কোন বুলি তুমি ভাবা, যিজনে নাদৰ পাৰত বহি আছিল? যিচু, এজন আহিব লগা ত্ৰাণকৰ্তা। হয়, আৰু তেওঁ অনা দানটো কি? ই হৈছে এটা আশা যে যিবিলাকে তেওঁত বিশ্বাস কৰে তাৰ অনন্ত জীৱন আছে। মোৰ বন্ধুসকল, সেই দানটো আপোনালোকে পাইছেনে? তেওঁ এতিয়াই আপোনালোকক সেই দান দিব যদি আপোনালোকে তেওঁক খোজে।
নমস্কাৰ, মই আপোনাক বাইবেল পঢ়ি থকা দেখিছো।
হয়, এই বাক্যবোৰ মোৰ আত্মাৰ আহাৰ, ই মোক শক্তি দিয়ে।
মোলৈ পঢ়ক বন্ধু, ময়ো এজন খ্ৰীষ্টিয়ান।
আপুনি শুনিছে হবলা, পূৰ্বকালত মানুহবিলাকক এইদৰে কোৱা আছিল, তুমি নৰবধ নকৰিবা আৰু যিকোনে নৰবধ কৰে তেওঁ সুদবিচাৰৰ দণ্ডৰ পাত্ৰ হ'ব। কিন্তু মই তোমাক কওঁ, যিকোনে ভায়েকক ঘীণ কৰে তেওঁ সুদবিচাৰৰ দণ্ডৰ পাত্ৰ হ'ব। ইয়াক পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল, তাক তোমালোকে শুনিলা। তুমি ব্যভিচাৰ নকৰিবা, কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায় সি তেতিয়াই মনতে তাৰে সৈতে ব্যভিচাৰ কৰিলে। যদি তোমাৰ সুচকুৱে তোমাক বিঘিনি জন্মায় তেন্তে তাক কাঢ়ি পেলাই দিয়া। কিন্তু তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ এটা অংগ নষ্ট হোৱাই তোমাৰ ভাল।
অ বন্ধু, যীশুৰ বাক্যবোৰ বৰ কঠিন দেখোন। যেতিয়া মই শুনো বৰ লজ্জিত হওঁ, কাৰণ মই জানো মই মানি চলিব নোৱাৰো। বাধ্য হৈ মানি চলিবলৈ এইবোৰ সঁচাকৈ সম্ভৱ জানো?
অ, এইটো ভাল প্ৰশ্ন। তেওঁৰ সকলো বাক্যবোৰ সম্পূৰ্ণকৈ মানি চলিবলৈ নোৱাৰে মাথো যীশুৰ বাহিৰে।
তাৰমানে কি, যিটো আমাৰ বাবে অসম্ভৱ সেইটো জানো আমাক কৰিবলৈ দিব? তেওঁ জানো আমাৰ বাধ্যতা আশা নকৰে?
হয়, ঈশ্বৰে আমাক তেওঁৰ বাক্য বাধ্য হৈ মানি চলিবলৈ আজ্ঞা দিছে। তথাপিও সিমানতো যীশুৱে বাধ্য হ'বলৈ সমৰ্থ হয়। কিন্তু যদি আপুনি সত্য খ্ৰীষ্টিয়ান, তেন্তে যীশুৱে আপোনাৰ অন্তৰত বাস কৰে। তেওঁক আপুনি সম্পূৰ্ণ সোধাই দিয়ক, তেন্তে তেওঁ আমাক বাধ্য হ'বলৈ সমৰ্থ কৰিব। যীশুৰ বাক্যবোৰ শুনক, ময়েই প্ৰকৃত দ্ৰাক্ষলতা, তোমালোক ডাল। যিজনে মোত থাকে আৰু ময়ো যিজনত থাকোঁ সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। যদি তোমালোকে মোত থাকা আৰু মোৰ বাক্যবোৰ যদি তোমালোকত থাকে, তোমালোকে যিহকে ইচ্ছা কৰা তাকে খোজা, তাকে তোমালোকলৈ কৰা হ'ব।
কিন্তু মই কেনেকৈ খ্ৰীষ্টত থাকিব পাৰোঁ?
বিশ্বাস কৰাৰ দ্বাৰাই। মনত পৰিছেনে যিদিনা যীশুক আপুনি প্ৰথমে গ্ৰহণ কৰিছিল, তেতিয়া জানিছিল আপুনি নিজকে কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। আপুনি যীশুক বিশ্বাস কৰা আৰু ঠিক সেইদৰে নিজকে দৈনন্দিন পাপৰ পৰা মুক্ত হ'বলৈ সহায় কৰে। আপুনি যীশুক বিশ্বাস কৰক। যেতিয়া আপুনি শক্তি অনুভৱ নকৰে, এই বাক্যবোৰ ধ্যান কৰক। মোক শক্তি দিয়া জনা খ্ৰীষ্টত থাকি মই সকলো বিষয়তে বলৱান হৈছোঁ। মই যীশু বুলিয়েই সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোক দিছে।
যীশুৱে জীৱনৰ চন্দ, যীশুৱে জীৱনৰ চন্দ, যীশুৱে জীৱনৰ চন্দ, যীশুৱে জীৱনৰ চন্দ, তেৱে আনি ধৰালৈ মুক্তি নতুন দিগন্ত, মুক্তি নতুন দিগন্ত, যীশুৱে জীৱনৰ চন্দ, যীশুৱে জীৱনৰ চন্দ।
যিকোনো ঠাইতে বা যিকোনো সময়তে আমি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ, যিহেতু তেওঁ আমাৰ কথা সদায় শুনি আছে।
প্ৰাৰ্থনাৰে পূজা মুক্তি মাধুৰী অনন্ত জীৱনী ঠাই, প্ৰাৰ্থনাৰে পূজা মুক্তি মাধুৰী অনন্ত জীৱনী ঠাই, প্ৰেমৰ ঈশ্বৰে মিলাব ৰঙেৰে অনন্ত জীৱন ভাই, প্ৰেমৰ ঈশ্বৰে বৰঙেৰে অনন্ত জীৱন ভাইৰ পূজা জগতে পৰাহি ভাইৰ পূজা জগতে পৰাহি ভাই।
আপুনি যদি সঁচাকৈ যীশুৰ হয় আৰু তেওঁৰ পাছত কেৱল চলে, তেন্তে আপুনি অনন্ত জীৱন পাব, যি জীৱন আপোনাৰ শাৰীৰিক মৃত্যু হ'লেও শেষ নহয়। যীশু ক্ৰুচত মৰাৰ বিষয়ে আমি ভাবোঁতে আমি কওঁ, হে প্ৰভু, আপুনি মৰি যে নাথাকিল তাক আমি জানো, আপুনি মৃত্যু আৰু পাপতকৈ বলৱান, আপুনি নিজেই ঈশ্বৰ।
যীশু মোৰ প্ৰাণৰ শান্তিৰ অবিৰাম ধাৰা, যীশুৱে স্নেহদাতা, অভাগীৰ অভাগীৰ চিৰ শান্তি নিজৰা, তেওঁৰ সেই বিনয়ৰ সুমধুৰ কণ্ঠে মৰুৱা বাহৰ
কৰে তেওঁৰ সেই বিনয়ৰ সুমধুৰ কণ্ঠে মধুৰ বাহনে সুপ্ত বিনাত মোৰ চেতন জাগে চেতন জাগে সুপ্ত বিনাত মোৰ চেতন জাগে চেতন জাগে
আমি মৰিলে কলৈ যাওঁ আপোনাৰ মৰিবলৈ ভয় হোৱাৰ দৰকাৰ নাই আপুনি একোলৈ ভয় কৰিব নালাগে যীশুৱে আমাৰ সকলোৰে ভয় গুচাই শান্তি দিব পাৰে যদি আমি তেওঁত বিশ্বাস কৰোঁ তেন্তে মৰিলে স্বৰ্গলৈ যাবলৈ পাম
প্ৰেমময় যীশুৰ নাম মধুময় যীশুৰ নাম ভক্তিময় যীশুৰ নাম এবাৰ গোৱা ক্ষমাময় যীশুৰ নাম শান্তিময় যীশুৰ নাম নম্ৰময় যীশুৰ নাম এবাৰ গোৱা ত্যাগময় যীশুৰ নাম কৰ্মময় যীশুৰ নাম আত্মাময় যীশুৰ নাম এবাৰ গোৱা মুক্তিময় যীশুৰ নাম শক্তিময় যীশুৰ নাম জীৱনময় যীশুৰ নাম এবাৰ গোৱা প্ৰেমময় যীশুৰ নাম
হেৰি বন্ধু আমি দুয়ো প্ৰথমে যীশুত বিশ্বাস কৰাৰ সময়ত এই গানটোকে গোৱা নাছিলো নে
হয় হয় সেইটোৱে সেই গান
যীশুৱে আকৌ মোক এই গানটোৰ যোগেদি কথা কৈছে যীশুক গ্ৰহণ কৰাৰ সময়ত মোৰ এনে আনন্দ লাগিছিল কিন্তু এতিয়া দেখোন সেই আনন্দ মোৰ নাই
এইটো সঁচা সেইকাৰণে আজি মই তোমাৰে সৈতে কথা পাতিবলৈ আহিছো মই দেখিছো যে তোমাৰ সেই আগৰ আনন্দ নোহোৱা হৈছে
ঠিকেই কৈছা মই বৰ দুখিত যিহেতু যীশুৰ পাছত যিদৰে মই চলিব লাগিছিল সেইদৰে মই চলা নাই গতিকে মোৰ এতিয়া বহুত আঁতৰত থকা যেন লাগিছে
ঈশ্বৰৰ বাইকৈ কয় যে তোমাৰ পাপসমূহে তোমাক ঈশ্বৰৰ পৰা পৃথক কৰিছিল সেইবোৰ তোমালোকৰ মাজত এখন ডাঙৰ দেৱালস্বৰূপ হৈছে ইয়েই তোমাৰ আনন্দ নোহোৱা কৰিছিল কি পাপনো তোমাৰ হৃদয়ত সোমাল যে তুমি আজি ঈশ্বৰৰ পৰা পৃথক হলা
মই চিন্তা কৰি চাই দেখিলো যে কেৱল এটা ডাঙৰ পাপহে মোৰ অন্তৰত আছে এইটোৱেই হৈছে জাগতিক বস্তুৰ বাবে কৰা অভিলাষ মই ঐশ্বৰিক বস্তুবোৰতকৈ জাগতিক বস্তুহে বেছি প্ৰেম কৰোঁ
ঈশ্বৰৰ বাক্যত জগতৰ বস্তুৰ সম্বন্ধে কি কৈছে তাক পাহৰিলানে বাৰু শুনা যিবিলাকে ধনী হ'বলৈ চেষ্টা কৰে সিবিলাকে চৈতানৰ ফাণ্ডত পৰে চৈতানেই মাত্ৰ আমাক জাগতিক বস্তুৰ প্ৰতি আমাৰ মন টানি নিয়ে
যদি এই বস্তুবোৰ আমাৰ হ'বই নালাগে তেন্তে কিয় তেওঁ সেইবোৰ সৃষ্টি কৰিলে
আমাৰ যি বস্তুবোৰ অতি প্ৰয়োজন সেই বস্তুবোৰ পাবলৈ ঈশ্বৰে আমাক সহায় কৰিব তেওঁৰ বাক্যত কয় তোমাৰ জীৱনত ঈশ্বৰক প্ৰথম স্থান দিয়া আৰু তেওঁক তোমাৰ হৃদয় পৰিষ্কাৰ কৰি ৰাখিবলৈ দিয়া যদিও ঈশ্বৰে আমাক কিছুমান জাগতিক সম্পত্তি দিয়ে তাক তেওঁৰ গৌৰৱৰ অৰ্থে ব্যৱহাৰ কৰাটো ইচ্ছা কৰে কিন্তু আমাৰ প্ৰেম জাগতিক সম্পত্তিতকৈ ঐশ্বৰিক সম্পত্তিৰ প্ৰতি বেছি হ'ব লাগে আমি জাগতিক লাভৰ প্ৰতিহে যদি চেষ্টাত থাকোঁ অৱশ্যে তাৰ দ্বাৰা আমি ধনী হ'ম কিন্তু আমাৰ আত্মিক জীৱন দৰিদ্ৰ হ'ব অনেক জাগতিক বস্তু থকাতকৈ ঈশ্বৰৰ আশীৰ্বাদবোৰৰেহে আমাৰ জীৱন পূৰ কৰাই আমালৈ ভাল
হয় সেইটো ঠিক এই কথা মোটেই খাটিছে মই জাগতিক বস্তুবোৰক প্ৰথম স্থান দিছোঁ মই যীশুৰ পৰা পোৱা আনন্দ আকৌ পাবলৈ কি কৰিব লাগিব
তুমি তোমাৰ হৃদয়ৰ পাপৰ বাবে নিশ্চয় লাজ পাইছা আৰু সেই সকলো ঈশ্বৰৰ আগত স্বীকাৰ কৰিবলৈকো লাজ কৰিছা ক্ষমা বিচাৰা তোমাৰ পাপবোৰ এৰি যীশুৰ ওচৰলৈ আকৌ পবিত্ৰ অন্তঃকৰণেৰে আহা তুমি যদি প্ৰকৃত হৃদয়েৰে এই সকলো নকৰা তেন্তে ঈশ্বৰে তোমাক ক্ষমা নকৰিব তুমি আকৌ তোমাৰ পাপবোৰলৈ ঘূৰি যাবা আৰু আটাইয়ে দেখিব যে তুমি প্ৰকৃত অন্তঃকৰণেৰে ঈশ্বৰৰ ওচৰলৈ অহা নাছিলা তুমি নিজকে তেওঁৰ হাতত অৰ্পণ কৰা সকলো বিষয়তে তেওঁক তোমাৰ হৃদয়ৰ প্ৰধান ঠাই দিয়া তেওঁ তোমাৰ প্ৰকৃত গৰাকী হওক
হেৰি বন্ধু এই কথাহে মোৰ বাবে সকলো বস্তুতকৈ অতি প্ৰয়োজন হৈছে